দ্বিতীয় বংশাবলী 31 অধ্যায়। হিজকিয়াৰ নানা হট কাৰ্য, ইজৰাইলে অসুৰীয়া হটৰ পৰা ৰক্ষা পোৱা। এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত সেই ঠাইত উপস্থিত থকা সকলো ইজৰাইল লোকে যিহুদাৰ নগৰবোৰলৈ গ'ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মূৰ্তিবোৰ কাটিলে আৰু গোটেই যিহুদাত, বিঞ্জামিনত, ইফ্ৰইমত আৰু মনছিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞ বেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইজৰাইলৰ সন্তানসকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল আৰু হিজকিয়াই হোমাৰ্থক আৰু মংগলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু জিহুৱাৰ চাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবিয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে আৰু জিহুৱাৰ ব্যৱস্থাত লিখাৰ দৰে হোমৰ কাৰণে ৰাতিপুৱা আৰু সন্ধ্যাবেলা, হোমৰ কাৰণে আৰু বিশ্বাম্বাৰ, ন জুন আৰু পৰ্ব সম্বন্ধীয় হোমৰ কাৰণে ৰজাৰ সম্পত্তিৰ পৰা দান কৰিব লগা ভাগ তেওঁ নিৰূপণ কৰিলে। আনকি পুৰোহিত আৰু লেবিয়াসকল যেন জিহুৱাৰ ব্যৱস্থাত আসক্ত থাকে, এইকাৰণে তেওঁলোকৰ ভাগ তেওঁলোকক দিবলৈ জেৰুচালেমত থকা লোকসকলক আজ্ঞা দিলে। এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইজৰাইলৰ সন্তানসকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে। আৰু ইজৰাইলৰ ও যিহুদাৰ যি সন্তানসকলে যিহুদাৰ নানা নগৰত বাস কৰিছিল, তেওঁলোকেও গৰু আৰু ভেড়া, ও ছাগলীৰ দহ ভাগৰ এভাগ আনি দম কৰি থলে, যিবোৰ তেওঁলোকৰ ঈশ্বৰ যিহুৱালৈ উৎসৰ্গ কৰিবলৈ অনা হৈছিল। তৃতীয় মাহত তেওঁলোকে দমৰ প্ৰথম জাপ পেলাই সপ্তম মাহত সমাপ্ত কৰিলে। যেতিয়া হিজকিয়া আৰু অধ্যক্ষসকলে আহি দমবোৰ দেখিলে, জিহুৱাক আৰু তেওঁ প্ৰজাসকল ইজৰাইলক ধন্যবাদ দিলে। তেতিয়া হিজকিয়াই সেইবোৰ দমৰ বিষয়ে পুৰোহিত আৰু লেবিয়াসকলক সুধিলে। তাতে চাদুকৰ বংশৰ অজৰীয়া প্ৰধান পুৰোহিতে তেওঁক এই উত্তৰ দিলে, যেতিয়াই পৰা লোকসকলে জিহুৱাৰ গৃহলৈ উপহাৰ আনিবলৈ ধৰিলে, তেতিয়াৰে পৰা আমি হেঁপাহ পলুৱাই খাইছো আৰু অনেক বাকী থাকিও গ'ল, কিয়নো জিহুৱাই তেওঁৰ প্ৰজাসকলক আশীৰ্বাদ কৰিলে, এই হেতুকে এই বৰ বৰ দমবোৰ বাকী থাকিল। তেতিয়া হিজকিয়াই জিহুৱাৰ গৃহত কেতবোৰ কোঠালী যুগুত কৰিবলৈ আজ্ঞা দিয়াত তেওঁলোকে সেইবোৰ যুগুত কৰিলে। তেতিয়া তেওঁলোকে উপহাৰ, দশমভাগ আৰু পবিত্ৰকৃত বস্তুবোৰ বিশ্বাসী ৰূপে ভিতৰলৈ আনিলে। সেইবোৰৰ ওপৰত প্ৰথম ভঁৰালী লেবিয়া কননীয়া আৰু দ্বিতীয় ভঁৰালী তেওঁ ভায়েক চিমি আছিল, আৰু জিহিয়েল, অজৰীয়া, নহত, অচাহেল, জিৰিমুত, যুজাবত, ইলিয়েল, জিম্মিখিয়া, মহত আৰু বনায়া, এওঁলোকক হিজকিয়া ৰজাৰ আৰু ঈশ্বৰৰ গৃহৰ অধ্যক্ষ অজৰীয়া আজ্ঞাতে কননীয়া আৰু তেওঁ ভায়েকক চিমিও অধীনত নিযুক্ত কৰা হ'ল। আৰু জিমনাৰ পুত্ৰ কুৰি নামেৰে যি লেবিয়া মানুহ পূবফালৰ দুৱাৰৰ দুৱৰি আছিল, জিহুৱাই পোৱা উপহাৰ আৰু মহাপবিত্ৰ বস্তুবোৰ বিলাবৰ অৰ্থে ঈশ্বৰৰ উদ্দেশ্যে ইচ্ছামতে মুক্ত হস্তে দিয়া বস্তুবোৰৰ ওপৰত তেওঁৰ অধ্যক্ষ হ'ল। তেওঁ অধীনত এডন, মিন্নামিন, জেচুৱা, চমুৰীয়া, অমৰীয়া আৰু চফনীয়া, এওঁলোকে পুৰোহিতসকলৰ নগৰবোৰত থাকিল। তেওঁলোকৰ বিভাগ অনুযায়ী সৰু কি বৰ, দৰকাৰী কি অদৰকাৰী, ভাইসকলক পাল অনুসাৰে উপহাৰ ভাগ বাতি দিবলৈ নিৰূপিত কাৰ্যত নিযুক্ত হ'ল। যিসকলে বিভাগীয় পালকৰ্মে নিজ নিজ কৰিবলগীয়া কাৰ্য কৰিবলৈ দিনে দিনে জিহুৱাৰ গৃহত সোমাই আনকি বংশাৱলী তালিকাত নাম লিখা 3 বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া পুৰুষসকলকো এই বস্তুবোৰ বিলোৱা হয়। আৰু পুৰোহিতসকলৰ তালিকাৰ বিষয় হলে সেয়ে তেওঁলোকৰ পিতৃবংশৰ অনুসাৰে আছিল। আৰু লেবিয়াসকলৰ তালিকাত পালকৰ্মে নিজ নিজ কৰিবলগীয়া কাৰ্য অনুসাৰে 20 বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া পুৰুষসকলৰ নাম লিখা আছিল। আৰু তেওঁলোকৰ আটাই শিশু, তিৰোতা, ল'ৰা, ছোৱালীৰ নাম লিখা তালিকাৰ বিষয়ে হলে সেয়ে গোটেই সমাজলৈ যায়, কিয়নো তেওঁলোকে পবিত্ৰ বস্তুলৈ বিশ্বাসীৰূপে ব্যৱহাৰ কৰিছিল। আৰু হাৰুণৰ সন্তান যি পুৰোহিতসকলে নিজ নিজ নগৰৰ চাৰিওফালে থকা পথাৰত বাস কৰে, তেওঁলোকৰ প্ৰত্যেক নগৰৰ নাম লিখাই দিয়া কেতবোৰ মানুহে পুৰোহিতসকলৰ আটাই পুৰুষক আৰু লেবিয়াসকলৰ মাজত তালিকাত নাম লিখা সকলো মানুহক ভাগ বিলাই দিয়ে। হিজকিয়াই যিহুদাৰ সকলোফালে এইদৰে কৰিলে আৰু নিজ যিহুৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য সেই সকলো সম্পন্ন কৰিলে। আৰু তেওঁ নিজ ঈশ্বৰক বিচাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা কৰ্ম, ব্যৱস্থা আৰু আজ্ঞাৰ বিষয়ে যি যি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে সেইবোৰ নিজৰ সকলো মনেৰে কৰি কৃতকাৰ্য হ'ল।